মথি অধ্যায় চৈধ্য। সেই সময়ত হেৰোদ ৰজাই যীশুৰ খ্যাতি শুনি তেওঁৰ বন্দীবিলাকক ক'লে,
তেওঁৰ জোহন বাপটাইজক তেওঁ মৃতবিলাকৰ মাজৰ পৰা উঠিল, এই হেতুকে এই সকলো পৰাক্ৰমে তেওঁৰ কাৰ্য সাধন কৰিছে।
কিয়নো হেৰোদে নিজৰ ভায়েক ফিলিপৰ তিৰোতা হেৰোদিয়াৰ কাৰণে জোহনক আগেয়ে ধৰি বান্ধি বন্দীশালত থৈছিল, কাৰণ জোহনে তেওঁক কৈছিল,
তুমি তেওঁক ৰাখিব নোপোৱা।
তাতে ৰজাই তেওঁক বধ কৰিবলৈ ইচ্ছা কৰিও লোকসমূহলৈ ভয় কৰিলে, কাৰণ তেওঁবিলাকে জোহনক ভাৱবাদী বুলি মানিছিল। কিন্তু হেৰোদৰ জন্মদিনৰ দিনা হেৰোদিয়াৰ জীয়েকে সভাৰ মাজত নাচি হেৰোদৰ সন্তোষ জন্মালে। তাতে তাই যিহকে খোজে তাকে দিবলৈ তেওঁ শপত খাই প্ৰতিজ্ঞা কৰিলে। পাছে তাই মাকৰ পৰা উদগনি পাই ক'লে,
জোহন বাপটাইজৰ মূৰটো এখন থালত গৈ ইয়াতে মোক দিয়ক।
তাতে ৰজা দুঃখিত হ'ল, কিন্তু নিজৰ শপতৰ কাৰণে আৰু তেওঁৰে সৈতে ভোজনত বহাবিলাকৰ কাৰণেও তেওঁ দিবলৈ আজ্ঞা কৰিলে। পাছে মানুহ পঠাই বন্দীশালতে জোহনৰ মূৰ ছেদন কৰালে। তাতে তেওঁৰ মূৰটো এখন থালত আনি ছোৱালীজনীক দিয়া হলত তাই তাক মাকৰ তালৈ নিলে। তেতিয়া তেওঁৰ শিষ্যবিলাকে গৈ গাড়ীডোখৰ তুলি নি মৈদাম দিলে। পাছে আহি যীশুক সম্বাদ দিলে। যীশুৱে তাকে শুনি তাৰ পৰা আঁতৰি গৈ নিৰ্জন ঠাইলৈ নাৱৰে পৃথক হৈ গ'ল। কিন্তু লোকসমূহে তাকে শুনি নগৰবোৰৰ পৰা বামে দি তেওঁৰ পাছে পাছে গ'ল। তেতিয়া তেওঁ বাহিৰলৈ বহু মানুহৰ এটা দল দেখি তেওঁবিলাকলৈ মৰম লাগি তেওঁবিলাকৰ নৰিয়াবিলাক সুস্থ কৰিলে। পাছে গধূলি হলত শিষ্যবিলাকে তেওঁৰ ওচৰলৈ আহি ক'লে,
এই ঠাই নিজন আৰু বেলাও গ'ল, লোকসমূহে গাঁৱে গাঁৱে গৈ নিজৰ নিমিত্তে খোৱা বস্তু কিনিবলৈ তেওঁবিলাকক বিদায় দিয়ক।
কিন্তু যীশুৱে শিষ্যবিলাকক ক'লে,
তেওঁবিলাক যাবৰ প্ৰয়োজন নাই, তোমালোকেই তেওঁবিলাকক খাবলৈ দিয়া।
তাতে শিষ্যবিলাকে তেওঁক ক'লে,
আমাৰ ইয়াত কেৱল পাঁচোটা পিঠা আৰু দুটা মাছহে আছে।
তেওঁ ক'লে,
তাকেই মৰিয়ালৈ আনা।
পাছে তেওঁ লোকসমূহক ঘাঁহৰ ওপৰত বহিবলৈ আজ্ঞা দিলে আৰু সেই পাঁচোটা পিঠা আৰু দুটা মাছকে লৈ স্বৰ্গলৈ চাই আশীৰ্বাদ কৰিলে। পাছে পিঠাখিনি ভাঙি শিষ্যবিলাকক দিলে আৰু তেওঁলোকে লোকসমূহক দিলে। তাতে সকলোৱে খাই তৃপ্ত হ'ল। পাছে সেই ডখৰা ডুখুৰীৰ অৱশেষখিনিৰে ভৰা বাৰটা পাচি তুলি ল'লে। ল'ৰা তিৰোতাত বাজে সেই ভোজন কৰা মানুহ 5,000 আছিল। তেতিয়া তেওঁ লোকসমূহক বিদায় দিয়ে মানে শিষ্যবিলাকক নাৱত উঠি তেওঁৰ আগেয়ে সিপাৰলৈ যাবলৈ আগ্ৰহেৰে আজ্ঞা দিলে। পাছে তেওঁ লোকসমূহক বিদায় দি প্ৰাৰ্থনা কৰিবলৈ অকলেই পৰ্বতৰ ওপৰলৈ উঠিল আৰু সন্ধ্যা হলত তাত তেওঁ অকলশৰে আছিল। সেই সময়ত বতাহ সন্মুখে হোৱাত সাগৰৰ মাজত নাওখন ঢৌ ঢলং পলং কৰি আছিল। পাছে চতুৰ্থ পৰমান নিশাত তেওঁ সাগৰৰ ওপৰত খোজকাঢ়ি তেওঁলোকৰ ওচৰলৈ আহিল। তেতিয়া তেওঁক সাগৰৰ ওপৰত খোজকঢ়া দেখি শিষ্যবিলাকৰ উগুল থুগুল লাগি এই ভূত বুলি ভয় কৰি চিঞৰিবলৈ ধৰিলে। কিন্তু যীশুৱে তেতিয়াই তেওঁলোকক মাতি নি ক'লে,
নিৰ্ভয় হোৱা, মইহে ভয় নকৰিব।
তাতে পিতৰে তেওঁক উত্তৰ দি ক'লে,
হে প্ৰভু, আপুনিহে যদি তেন্তে মোক আপোনাৰ ওচৰলৈ পানীৰ ওপৰেদি যাবলৈ আজ্ঞা দিয়ক।
তাতে তেওঁ আহা বুলি ক'লত পিতৰে নাৱৰ পৰা নামি পানীৰ ওপৰত খোজকাঢ়ি যীশুৰ ওচৰলৈ গ'ল। কিন্তু বতাহ দেখি ভয় কৰি ডুবিবলৈ ধৰাত তেওঁ চিঞৰ মাৰি ক'লে,
হে প্ৰভু, মোক ৰক্ষা কৰক।
তেতিয়াই যীশুৱে হাত মেলি তেওঁক ধৰি ক'লে,
হে অল্পবিশ্বাসী, তুমি কিয় সংশয় কৰিলা?
পাছে তেওঁলোক নাৱত উঠিলত বতাহ দিছিল। তেতিয়া নাৱত থকাবিলাকে তেওঁক প্ৰণিপাত কৰি ক'লে,
সঁচাকৈয়ে আপুনি ঈশ্বৰৰ পুত্ৰ।
পাছে তেওঁলোকে পাৰ হৈ গিনেছৰ প্ৰদেশ পালেহি। তেতিয়া সেই ঠাইৰ মানুহবিলাকে তেওঁক চিনি পাই দেশৰ চাৰিওফাললৈ মানুহ পঠাই সকলো ৰোগীক তেওঁৰ ওচৰলৈ অনালে আৰু তেওঁলোকে যেন তেওঁৰ কাপোৰৰ দহি মাথোন চুবলৈ পাই তেওঁক এনে মিনতি কৰিলে আৰু যিমান লোকে চুলে সেই সকলোৱে ৰক্ষা পালে।